নমস্কাৰ, আমাৰ ত্ৰাণকৰ্তা মহান প্ৰভু যীশুৰ নামত আপোনাক এই ভক্তিবচন অনুষ্ঠানলৈ স্বাগতম জনাইছো। এয়া মুকলি কৰিছো ঈশ্বৰৰ জীৱিত বাক্যৰ ধাৰাবাহিক অনুষ্ঠান ভক্তিবচন। আপোনাৰ জীৱনত যদি শান্তি পাব বিচাৰে, তেন্তে এয়া ঈশ্বৰৰ বাক্যৰ শান্তনা বাক্য ভক্তিবচন। গতিকে আহক আজিৰ শিক্ষা শুনো।
আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতাক। আশা কৰো মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। লগতে এইবুলিও আশা কৰিছো যে আপুনি আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে। এই অনুষ্ঠান শুনি আপুনি কেনে পাইছে, আপোনাৰ মতামত আদি জনাই আমালৈ চিঠি লিখিবচোন। আমাৰ যোগাযোগৰ ঠিকনা
ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100১। ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, পোষ্টবক্স নম্বৰ 70, গুৱাহাটী 78100১। আমাৰ ৱেবছাইট www.radio882.com।
প্ৰিয় শ্ৰোতা, যদিহে আপুনি আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে, তেনেহলে আপুনি এই কথা নিশ্চয় জানে যে আমি এতিয়া বাইবেলৰ নতুন নিয়ম খণ্ডৰ প্ৰথমখন পুস্তক অৰ্থাৎ মঠিয়ে লিখা শুভবাৰ্তা নামৰ পুস্তকখন অধ্যয়ন কৰি আছো। যোৱা অনুষ্ঠানত আমি এই মঠিয়ে লিখা শুভবাৰ্তাৰ 10 নম্বৰ অধ্যায়ৰ শেষৰটো পদলৈকে পঢ়ি আমাৰ আলোচনা আগবঢ়াইছিলো। আজি আমি এই মঠিৰ 11 নম্বৰ অধ্যায়টো চাব খুজিছো, কিন্তু তাৰ আগতে আহকচোন খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। আমি প্ৰাৰ্থনা কৰো। স্বৰ্গত থকা অসীম দয়ালু পিতৃ ঈশ্বৰ, তোমাৰ মহান নামৰ ধন্যবাদ কৰো। তুমি মহান, তুমি কৰুণাময়, তুমি অনুগ্ৰহৰ আকৰ। তোমাৰ অনুগ্ৰহতেই আজি আমি প্ৰভু যীশুত বিশ্বাস কৰি পৰিত্ৰাণ পাব পৰা হৈছো, তোমাক পিতৃ বুলি মাতিব পৰা হৈছো। সেই ব্যৱস্থা তুমিয়েই আমালৈ কৰি দিছা। তুমি আমালৈ যিমান অনুগ্ৰহ দেখুৱাইছা তাৰ বাবে তোমাক ধন্যবাদ দি আমি শেষ কৰিব নোৱাৰো। এতিয়া প্ৰাৰ্থনা কৰিছো, তোমাৰ মহান বাক্য বাইবেল শাস্ত্ৰৰ যোগেৰে তুমি আমাক কথা কোৱা, তোমাৰ মাত আমাক শুনিবলৈ দিয়া, কিয়নো এই প্ৰাৰ্থনা আমাৰ মহান ত্ৰাণকৰ্তা মৃত্যুঞ্জয় প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছো, আমেন। প্ৰিয় শ্ৰোতা, এই 11 নম্বৰ অধ্যায়তো মঠিৰ শুভবাৰ্তাৰ বিশেষ গতিটো চলি আছে। প্ৰভু যীশুৱে উচ্চ নৈতিক মানদণ্ডৰ কথা ঘোষণা কৰিলে, তেওঁ অলৌকিক কাৰ্য সম্পাদন কৰিলে আৰু তেওঁৰ দাবীসমূহৰ কথা ঘোষণা কৰিবলৈ শিষ্যসকলক ইছৰাইল জাতিৰ মাজলৈ পঠিয়ালে। তেওঁলোকে ৰাজ আলিয়ে গলিয়ে গলিয়ে গৈ গোটেই ইছৰাইলৰ আগত কথাবোৰ ঘোষণা কৰিলে, কিন্তু তেওঁলোকৰ সঁহাৰি কেনে আছিল, ইছৰাইল জাতিৰ সঁহাৰি কেনে আছিল? তেওঁ নিজকে মচিহ বুলি দাবী কৰা কথাটোৰ প্ৰতি মানুহৰ সঁহাৰি কেনে আছিল? আমি ইয়াৰ উত্তৰ মাত্ৰ এটা শব্দত দিব খুজিছো, প্ৰত্যাখ্যান। এই অধ্যায়টোৱে প্ৰভু যীশুখ্ৰীষ্টৰ পৰিচৰ্যাৰ এটা সন্ধিক্ষণ সূচায়। 28-30 নম্বৰ পদত আমি দেখিবলৈ পাম যে তেওঁ এটা নতুন বাৰ্তা দিছে। ৰজাৰ আগমনত জনোৱা স্বৰ্গৰাজ্যৰ বাৰ্তাৰ পৰা ই চকুত লগা ধৰণে বেলেগ। এতিয়া বাইবেলৰ পৰা পঢ়ি যাওঁ হওক। মঠি 11 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদটো পঢ়িম, যদি লগত বাইবেল আছে চাই যাব, আৰু যদিহে লগত বাইবেল নাই অনুগ্ৰহ কৰি মন দি শুনিব। এইদৰে যীশুৱে তেওঁৰ 12 জন শিষ্যক আদেশ দি এটালত সেই ঠাই এৰি তেওঁলোকৰ নগৰে নগৰে উপদেশ দিবলৈ আৰু ঘোষণা কৰিবলৈ গ'ল। তেওঁ শিষ্যসকলক পঠাই দিয়াৰ পাছত নিজেই ওলাই গৈছে। ঈশ্বৰৰ বাক্য মানুহক জনাই দিয়াটো কিমান জৰুৰী আছিল, আমাৰ দিনতো ই সমানেই জৰুৰী। 2 নম্বৰ পদ, পাছে জোহনে বন্দীশালত খ্ৰীষ্টৰ কৰ্মৰ বাৰ্তা শুনি নিজৰ কেইজনমান শিষ্যৰ দ্বাৰাই তেওঁ সুধি পঠালে, বোলে মুঠি চাৰি নম্বৰ অধ্যায়ৰ বাৰ নম্বৰ পদত এই কথাৰ উল্লেখ আছে যে জোহন বাপ্তাইজক আছিল বন্দীশালত। গতিকে বন্দীশালত থকা কিছুদিন হ'ল, কিন্তু তেওঁক প্ৰভু যীশুৰ কাৰ্য বিৱৰণী দি থকা হৈছিল। জোহনৰ শিষ্যসকলে যীশুক চাই যীশুৰ বিষয়ে জোহনক নিশ্চয় জনাই আছিল। জোহনে বন্দীশালৰ দুৱাৰ যিকোনো সময়তে মুকলি হ'ব বুলি আশা কৰিছিল, কাৰণ তেওঁ যীশু অনতিপলমেই তেওঁৰ ৰাজ্য প্ৰতিষ্ঠা কৰিব বুলি ভাবিছিল, কাৰণ যীশুৱেই মচীহ বুলি তেওঁ জানিছিল। তিনি নম্বৰ পদ, আহিব লগাজনা আপুনিয়েই নে নাইবা আমি অন্যলৈ অপেক্ষা কৰি থাকিম? জোহনৰ প্ৰশ্নটো যুক্তিপূৰ্ণ। তেওঁ এইবুলি আশা কৰাটো নিশ্চয় যুক্তিপূৰ্ণ যে ৰজাই ইতিমধ্যেই ক্ষমতা দখল কৰা উচিত আছিল। প্ৰভুৱে সিংহাসনলৈ ইমান লাহে লাহে আগবঢ়া দেখি তেওঁৰ মনত খেলিমেলি লাগিছিল। কিন্তু প্ৰভু যীশুৱে জোহনক দিয়া উত্তৰটো মন কৰক, চাৰিৰ পৰা ছয় নম্বৰ পদ। যীশুৱে উত্তৰ দি তেওঁবিলাকক কলে, তোমালোক যোৱা, যি শুনিছা আৰু দেখিছা তাৰ সংবাদ জোহনক দিয়াগৈ। অন্ধই পুনৰাই দৃষ্টি পাইছে, খুৰাই খোজ কাঢ়িছে, কুষ্ঠ ৰোগী সুচি কৰা হৈছে, কলাই শুনিছে, মৃতবিলাকক তোলা হৈছে, দৰিদ্ৰবিলাকৰ আগত শুভবাৰ্তা প্ৰচাৰ কৰা হৈছে, আৰু যিজনে মোত বিঘিনি নাপায় তেওঁ ধন্য। যীশুৰ উত্তৰ মন কৰিবলগীয়া, আৰু এই কথা পুৰণি নিয়মত আহিবলগীয়া মচীহৰ কি চিন হ'ব সেই বিষয়ে লিখা কথাবোৰৰ আলমতহে বুজি পাব পাৰি। ইয়াত আচলতে যীশয়া 35 নম্বৰ অধ্যায়ৰ 4 নম্বৰ পদৰ পৰা 6 নম্বৰ পদলৈকে থকা কথাখিনিৰ উদ্ধৃতি দিয়া হৈছে। আমি পাঠ কৰি দিম, শুনিবাচোন। যীশয়া 35 নম্বৰ অধ্যায়ৰ 4 পৰা 6 নম্বৰ পদ, ভয়াতুৰ মনৰ লোকক কোৱা, হাঁহ কৰা, ভয় নকৰিবা, সৌৱা চোৱা, তোমালোকৰ ঈশ্বৰ প্ৰতিকাৰ সাধনৰ অৰ্থে আহিছে, ঈশ্বৰে নিজ প্ৰতিফল দিবলৈ ওচৰ চাপিছেহি, তেওঁৱেই আহিছে তোমালোকক পৰিত্ৰাণ কৰিব। সেই কালত অন্ধবিলাকৰ চকু খোলা হ'ব আৰু কলাবোৰৰ কাণ মুকলি হ'ব। সেই কালত খুৰাই হৰিণীৰ দৰে দেও দিব আৰু বোবাবিলাকৰ জীৱাই গান কৰিব, কিয়নো অৰণ্যত জল আৰু মৰুভূমিত জুৰিবোৰ ওলাব। যীশু আহোঁতে অৰণ্যত জল বৈ যোৱা নাছিল আৰু মৰুভূমিত ফুল ফুলা নাছিল, কিয়? কাৰণ তেওঁ প্ৰথমবাৰ আহোঁতে ৰাজ্য প্ৰতিষ্ঠা কৰা নাছিল, কিন্তু তেওঁৱেই ৰজা, মচীহৰ চিন তেওঁৰ গাত আছিল। তেওঁ তাকেই কৈছিল, জোহনে সেই চিনবিলাক চিনি পাব। পিছৰ পদটোত প্ৰভু যীশুৱে জোহনক সমৰ্থন দিছে, যিটোত আনে জোহনক সমালোচনা কৰিলেহেঁতেন। সাত নম্বৰ পদ, পাছে তেওঁলোক যাওঁতে তেওঁ জোহনৰ বিষয়ে লোকসমূহৰ আগত এই কথা কবলৈ ধৰিলে, তোমালোকে কি চাবলৈ অৰণ্যলৈ ওলাই গৈছিলা, বতাহে লৰোৱা নল নে? জোহন বতাহত লৰা নল নাছিল, তেওঁ নল কপোৱা বতাহে আছিল। আজি কিন্তু পুলপিটবিলাক দুৰ্বল হৈ গৈছে, কাৰণ পুলপিটখন পিউত বহি থকা কাৰোবাৰ নিয়ন্ত্ৰণত থাকে, যিজনে পালকজনক ভাল নাপায়, অথবা মণ্ডলীৰ কোনো এটা দলক সন্তুষ্ট কৰিবৰ কাৰণেই আজি বাৰ্তাবোৰ দিয়া হয়। প্ৰায়েই পুলপিটটো হয় বতাহত কঁপি থকা নলৰ নিচিনা, কিন্তু নল কপোৱা বতাহ জোহন বাপ্তাইজকৰ বাবে ঈশ্বৰক ধন্যবাদ। আঠ নম্বৰ পদ, তেনেহলে কি চাবলৈ গৈছিলা, মিহি কাপোৰ পিন্ধা মানুহ নে? চোৱা, যিবিলাকে মিহি কাপোৰ পিন্ধে তেওঁলোক ৰাজকাৰেঙত থাকে। জোহন বাপ্তাইজক আছিল অতি টান হৃষ্টপুষ্ট মানুহ। ন নম্বৰ পদ, তেন্তে কেলেই ওলাই গৈছিলা, ভাববাদীক চাবলৈ নে? হয়, মই তোমালোকক কওঁ, ভাববাদীতকৈও শ্ৰেষ্ঠ এজনক। তেওঁ আছিল ভাববাদী, কিন্তু আচলতে ভাববাদীতকৈও শ্ৰেষ্ঠ। দহ নম্বৰ পদ, চোৱা, মই মোৰ দূতক তোমাৰ আগত পাচিম, তেওঁ তোমাৰ আগে আগে বাট যুগুত কৰিব, যাৰ বিষয়ে এই বচন লিখা আছে সেইজনা তেওঁৱেই। প্ৰভুৱে এই কথা ঘোষণা কৰিছে যে জোহন বাপ্তাইজক আচলতে মলাখী তিনি নম্বৰ অধ্যায়ৰ এক নম্বৰ পদৰ পৰিপূৰ্ণতা। সেইটো আমি আকৌ পঢ়ি দিছো, শুনিবচোন। চোৱা, মই নিজ দূতক পঠাম আৰু তেওঁ মোৰ আগে আগে বাট যুগুত কৰিব, আৰু যি প্ৰভুক তোমালোকে বিচাৰিছা তেওঁ অকস্মাতে নিজ মন্দিৰলৈ আহিব, বাহিনীবিলাকৰ যি হোৱাই কৈছে, যি জনাত তোমালোক সন্তুষ্ট, চোৱা নিয়মটিৰ সেই দূত আহিব। জোহনেই সেই বাৰ্তাবাহক। মচীহক ইছৰাইলৰ আগত চিনাকি কৰোৱাৰ কাৰণেই জোহনক বিশেষভাৱে বাছি লোৱা হৈছিল। জোহন এক নম্বৰ অধ্যায়ৰ 21ৰ পৰা 30 নম্বৰ পদো চাওক। এতিয়া আমি 11 নম্বৰ পদটো পঢ়িম। মই তোমালোকক স্বৰূপকৈ কওঁ, তিৰোতাৰ পৰা জন্ম পোৱাবিলাকৰ মাজত জোহন বাপ্তাইজকতকৈ মহান কোনো ওলোৱা নাই, কিন্তু স্বৰ্গৰাজ্যত সৰুতকৈ সৰুজনেই তেওঁতকৈ মহান। কেতিয়াবা আমি যুক্তিতৰ্ক কৰো, কোন ডাঙৰ, অব্ৰাহাম, মুচি নে ডায়ুদ? যীশুৱে ঘোষণা কৰিছে যে জোহন অতীতৰ যিকোনো ব্যক্তিতকৈ ডাঙৰ, কিন্তু স্বৰ্গৰাজ্যত সৰুতকৈ সৰুজনেই তেওঁতকৈ মহান। যেতিয়া প্ৰভু যীশু আহিছিল, তেওঁ এদল লোকক আমন্ত্ৰণ কৰিব ধৰিছিল যিসকল জোহন বাপ্তাইজকতকৈও ডাঙৰ। কেনেকৈ ডাঙৰ? কাৰণ তেওঁলোক খ্ৰীষ্টত আছে, খ্ৰীষ্টৰ ধাৰ্মিকতাৰ পোছাক পিন্ধি। 12 নম্বৰ পদ, আৰু জোহন বাপ্তাইজকৰ দিনৰ পৰা এতিয়ালৈকে স্বৰ্গৰাজ্য বলাক্ৰান্ত হৈছে আৰু বলৱানে তাক আক্ৰমী লয়। এই পদটো ব্যাখ্যা কৰাটো অলপ টান, কাৰণ বল বা শক্তি মানে ইয়াক বাহ্যিক বলো বুজাব পাৰে বা ভিতৰুৱা বলো বুজাব পাৰে। বাহিৰৰ মন্দ শক্তিয়ে ধ্বংস কাৰ্য চলাব খোজে, কিন্তু এই বিষয়ৰ বাবে নিজকে উচৰ্গা কৰা লোকসকলে এইটো লাভ কৰিবলৈ সৰ্বশক্তি প্ৰয়োগ কৰে, অৰ্থাৎ সৰ্বশক্তিৰে প্ৰৱেশ কৰিব খোজে। এটা অতি প্ৰয়োজনীয়তাৰ সুৰ ইয়াত সোমাই আছে। আমি ইতিমধ্যে দেখিছো যে এজন ডেকা দৌৰি আহি যীশুৰ ভৰিত পৰি এইদৰে কৈছিল। সেই সময়ত এজন অধ্যাপকে আহি তেওঁক কলে, হে গুৰু, আপুনি যলৈকে যায় ময়ো আপোনাৰ পাছে পাছে যাম। মুঠি 8 নম্বৰ অধ্যায়ৰ 19 নম্বৰ পদ। এই দুয়োটা কথা ইয়াত আছে। খ্ৰীষ্টই হয়তো ইয়াত দুয়োটা দিশেই বুজাইছে। 13ৰ পৰা 15 নম্বৰ পদ, কিয়নো জোহনলৈকে সকলো ভাৱবাদীয়ে আৰু বিধান শাস্ত্ৰই ভাবুকি প্ৰকাশ কৰিলে, আৰু তোমালোকে যদি সেই কথা গ্ৰহণ কৰিব খোজা, তেন্তে আহিব লগা যি এলিয়া তেওঁৱেই সেই জনা, যাৰ শুনিবলৈ কাণ আছে তেওঁ শুনক। জোহন বাপ্তাই জগতেই মলাখী 3 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদৰ ভাৱবাণী ফলিয়াইছিল। কিন্তু প্ৰশ্ন উঠে, যদি খ্ৰীষ্টৰ প্ৰথম আগমনত ইছৰাইলে খ্ৰীষ্টক গ্ৰহণ কৰিলেহেঁতেন, তেনেহলে তেওঁ ৰাজ্য প্ৰতিষ্ঠা কৰিলেহেঁতেন নে, বা জোহন বাপ্তাইজক এলিয়া হলহেঁতেন নেকি? উত্তৰটো হ'ব হয়, কৰিলেহেঁতেন। আপুনি হয়তো ক'ব, সেইটো কেনেকৈ হ'ব পাৰে? আমি কেৱল এইটোৱেই জানো যে যীশুৱে কৈছিল যে আমি বুজি নোপোৱা কামো তেওঁ কৰে, আমি বুজি নোপোৱা বহু কাম তেওঁ কৰে। কিছুমানে যুক্তি দৰ্শায়, যদি খ্ৰীষ্ট ক্ৰুচত মৰি দিবলৈকে আহিছিল, তেন্তে নিজকে তেওঁ ৰজা হিচাপে আগবঢ়োৱা কথাটো তেওঁ নিষ্ঠাৰে কৰা নাছিল। প্ৰিয় শ্ৰোতা, তেওঁ নিষ্ঠাৰেই কৈছিল। তেন্তে তেওঁলোকে তেওঁক ৰজা হিচাপে গ্ৰহণ কৰিলে কি হলহেঁতেন? কিন্তু আচল কথাটো হ'ল, তেওঁলোকে তেওঁক গ্ৰহণ কৰা নাছিল। আমি যদি কথাৰ ওপৰত ভিত্তি কৰিহে কথাটো সুধিছো, কিন্তু কথাটো হ'ল ইছৰাইলে খ্ৰীষ্টক অস্বীকাৰ কৰিছিল। কি হলহেঁতেন বুলি চিন্তা নকৰি আমাৰ হাতত থকা সমস্যাবোৰতহে আমি মন দিয়া ভাল। পিছৰ পদ দুটাত প্ৰভুৱে দিয়া এটা দৃষ্টান্ত আছে, বক্তৃপ্তিৰে ভৰা। তেওঁ কাকো আঘাত দিবলৈ নহয়, কিন্তু মহান সত্য এটাক প্ৰকাশ কৰিবলৈহে এই দৃষ্টান্ত দিছিল। 16 আৰু 17 নম্বৰ পদ, এই কালৰ মানুহবিলাকক কাৰ লগত তুলনা দিম? যিবিলাক ল'ৰাই বজাৰত বহি থাকি নিজৰ সংগীবিলাকক মাতি কয়, আহা তোমালোকৰ আগত বাঁহী বজালো কিন্তু তোমালোকে নানাছিলা, আমি বিলাপ কৰিলো কিন্তু তোমালোকে হিয়া নুভুকুৱালা। তেওঁবিলাক এই ল'ৰাবিলাকৰ নিচিনা। ইয়াত এদল ল'ৰা ছোৱালীয়ে বাটত খেলি থকাৰ ছবি এখন দিয়া হৈছে। এদলে কৈছে, আমি মানুহ কবৰ দিয়া খেলুৱাহাঁ। সেইটো খেলি আমনি লগাত কৈছে, আমি বিয়া বিয়া খেলুৱাহাঁ। সেইটো খেলিও আমনি লাগিল। এটা চৰম বিন্দুৰ পৰা আনটো চৰম বিন্দুলৈ সিহঁত গৈছে, সিহঁত নষ্ট হোৱা ল'ৰা ছোৱালী। যীশুৱে যিটো প্ৰজন্মৰ আগত কথা কৈ আছিল সেইটো আচলতে তেনেকুৱাই, আচলতে আজিৰ প্ৰজন্মও তেনেকুৱাই। 18 নম্বৰ পদ, কিয়নো জোহনে আহি ভোজন পান নকৰিলে তাতে লোকে কয় সি ভূতে পোৱা। জোহন অতি সহজ সৰল অথচ চৰমপন্থী আছিল আৰু তেওঁলোকে তেওঁক লৈ অসুবিধা পাইছিল। 19 নম্বৰ পদ, মানুহৰ পুত্ৰই আহি ভোজন পান কৰিলে তাতে তেওঁলোকে কয়, চোৱা ই খাৱৈচ আৰু মদপি, কৰতোলা আৰু পাপীবোৰৰ বন্ধু। কিন্তু জ্ঞান নিজ কৰ্মৰ দ্বাৰাই অনিন্দনীয় বুলি প্ৰখ্যাত হৈছে। আনহাতে যীশু আছিল বন্ধু ভাৱাপন্ন, তেওঁৰ ক্ষেত্ৰত কি হল? নাই, তেওঁ খকুৱা, তেওঁ পাপীবোৰৰ লগত মিলামিচা কৰে এইবুলি মানুহবোৰে কয়। তেওঁলোকে জোহনকো ভাল নাপালে, যীশুক লৈও সন্তুষ্ট নহয়। আজি কিছুমান মানুহ আছে তেওঁলোকক আপুনি কেতিয়াও সন্তুষ্ট কৰিব নোৱাৰে, তেওঁলোকক পাহৰি থকাই ভাল। কোনো প্ৰচাৰকে থিয় হৈ একেটা সুৰতেই কথা কৈ থাকিলেও তেওঁলোকে ভাল নাপায়। আনজনে আকৌ পুলপিটত থপৰিয়াই চিঞৰি চিঞৰি কথা ক'লেও ভাল নাপায়। আন এজনে আকৌ বৰ উচ্চ কথা কোৱা, তেওঁলোকে বুজি নাপায়। আনজন আকৌ বৰ বেছি সৰল, তেওঁকো ভাল নাপায়। বহুতো মানুহ আছে তেওঁলোকক কোনেও সন্তুষ্ট কৰিব নোৱাৰে। আমাৰ প্ৰভুৰ দিনতো তেনেকুৱাই আছিল। এতিয়া আমি এটা সাংঘাতিক পৰিৱৰ্তন দেখা পাওঁ। মন কৰক যে যীশু ৰজা, তেওঁৰ উচ্চ নৈতিক মানদণ্ড ঘোষণা কৰিলে, তেওঁ অলৌকিক কাৰ্য কৰি নিজৰ প্ৰমাণ পত্ৰ দেখুৱালে, স্বৰ্গৰাজ্য ওচৰ হল বুলি তেওঁ ঘোষণা কৰোৱালে আৰু নিজকে ৰজা বুলি উপস্থাপন কৰিলে, কিন্তু তেওঁৰ মানুহবোৰে তেওঁক অগ্ৰাহ্য কৰিলে। গতিকে তেওঁলোকৰ অগ্ৰাহ্য কৰা কাৰ্যই তেওঁকো এটা সিদ্ধান্ত ল'বলৈ বাধ্য কৰালে। তেওঁলোকক অগ্ৰাহ্য কৰিছে, তেওঁ ৰজা, ৰজাৰ কথাই শেষ কথা। বিশ আৰু একৈশ নম্বৰ পদ, তেতিয়া যিবোৰ নগৰত তেওঁ অধিকভাগ পৰাক্ৰম কাৰ্য কৰিছিল তাৰ নিবাসীবিলাকে মন নাপালতোৱা হেতুকে তেওঁ সেইবোৰ নগৰক গৰিহণা দিবলৈ ধৰিলে। হাই হাই কোৰাচিন, হাই হাই বৈশ্যদা, তোমালোক সন্তাপৰ পাত্ৰ, কিয়নো তোমালোকৰ মাজত যিবোৰ পৰাক্ৰম কাৰ্য কৰা হল সেইবোৰ কাৰ্য তুৰ আৰু চিদুন নগৰত কৰা হোৱা হলে তাৰ নিবাসীবিলাকে বহুদিনৰ আগেয়ে চট পিন্ধি আৰু ছাইত বহি মন পালতালেহেঁতেন। কোৰাচিন আৰু বৈশ্যদা আছিল প্ৰভুৰ মুখ্য কাৰ্যালয় কফৰনহোমৰ উত্তৰে থকা নগৰ। তেওঁ এই অঞ্চলত বহুতো অলৌকিক কাৰ্য সংঘটিত কৰিছিল। তেওঁলোকে কিন্তু তেওঁক অগ্ৰাহ্য কৰিছিল আৰু এতিয়া তেওঁলোকৰ ওপৰত সুদবিচাৰ ঘোষণা কৰিছে। বাইশ নম্বৰ পদ, কিন্তু মই তোমালোকক কওঁ, মহাবিচাৰৰ দিনা তোমালোকৰ দশাতকৈ তুৰ আৰু চিদুনৰ দশা সহিবলৈ লঘু হ'ব। পোহৰে দায়িত্বৰ জন্ম দিয়ে। তুৰ আৰু চিদুনত প্ৰভুৱে পৰিচৰ্যা চলোৱা নাছিল, তাত তেওঁৰ মুখ্য কাৰ্যালয়ো নাছিল, কিন্তু তেওঁ কোৰাচিন আৰু বৈচ্ছেদা অঞ্চলত বহু সময় কটাইছিল আৰু তেওঁলোকক যি পোহৰ দিছিল তাৰ বাবে তেওঁলোকক দায়িত্ব থকা উচিত বুলি কৈছে। আমি ভাবো ঈশ্বৰে সুদবিচাৰ কৰা সময়ত শাস্তিও বেলেগ বেলেগ আৰু পুৰস্কাৰো বেলেগ বেলেগ থাকিব। আজিও বহুতো লোকে খ্ৰীষ্টক গ্ৰহণ কৰাৰ সুন্দৰ সুযোগ পাই আছে, কিন্তু তেওঁৰ প্ৰতি পিঠি দি আছে, তেওঁক অৱহেলা কৰি আছে। বেছি বহলাই নকৈ আমি এইবুলি ক'ব খোজো, কোনো দূৰ সাগৰৰ মাজত থকা দ্বীপত থকা যি মানুহে প্ৰভুৰ কথা শুনা নাই আৰু আন কিবা প্ৰতিমা সেৱা কৰি আছে, প্ৰভুৱে তেওঁৰ ক্ষেত্ৰত কি কৰিব আমি নাজানো। কিন্তু যি মানুহে দেওবাৰৰ পিছত দেওবাৰ গীৰ্জালৈ আহি বহে, শুভবাৰ্তা শুনে, কিন্তু একো সিদ্ধান্ত নলয়, তেওঁৰ ক্ষেত্ৰত প্ৰভুৱে কি কৰিব সেইটো আমি জানো। এতিয়া প্ৰভুৱে তেওঁৰ মুখ্য কাৰ্যালয় কফৰনহোমৰ বিষয়ে কৈছে, তেইছ নম্বৰ পদ, আৰু হে কফৰনহোম, তুমি স্বৰ্গলৈ তোলা হবানে নৰকলৈহে নামিবা, কিয়নো তোমাৰ মাজত যিবোৰ পৰাক্ৰম কাৰ্য কৰা হল সেইবোৰ কৰ্ম চদুমত কৰা হোৱা হলে সি আজিলৈকে থাকিলেহেঁতেন। তেওঁলোকৰ নগৰৰ প্ৰভুৰ মুখ্য কাৰ্যালয় তেওঁলোকে দেখিছিল, প্ৰভুৰ সকলো কাৰ্য তেওঁলোকৰ বাবে কি যে সুবিধা আছিল, কিন্তু তেওঁলোকে তেওঁক অগ্ৰাহ্য কৰিছিল। প্ৰভুৱে কৈছে যদি তেওঁ কৰা অলৌকিক কাৰ্যবিলাক সেই মন্দ নগৰ চদুমৰ মানুহবোৰে দেখিলেহেঁতেন, তেওঁলোকে মন্দ পথৰ পৰা ঘূৰি তেওঁলোকলৈ অহা ঈশ্বৰৰ দণ্ডৰ পৰা হাত সাৰিলেহেঁতেন। চৌবিশ নম্বৰ পদ, কিন্তু মই তোমালোকক কওঁ, মহাবিচাৰৰ দিনা তোমাৰ দশাতকৈ চদুমৰ দশা সহিবলৈ লঘু হ'ব। এইটো অতি চোকা ভাষা, কিন্তু মৃদু যীশুৰ মুখৰ পৰাই ওলাইছিল। ইয়াত তেওঁ বিচাৰকৰ্তা আৰু ৰজা হিচাপে কথাবোৰ কৈছে। এই চোকা ভাষাই আমাক সচকিত কৰা উচিত। আমি বাইবেল থাকি সেই বিষয়ে একো নজনা, প্ৰভু যীশুক প্ৰকৃত অৰ্থত গ্ৰহণ নকৰা খ্ৰীষ্টীয় মণ্ডলীৰ কোনো চলাওঁতা হোৱাতকৈ কোনো অৰণ্যৰ বৰ্বৰ লোক হোৱাই বেছি ভাল। চদুম আৰু ঘমোৰা অতি বেয়া ঠাই আছিল যদিও সুদবিচাৰৰ দিনতো তেওঁলোকৰ বাবে বেছি সহনীয় হ'ব যীশুৰ বাৰ্তা শুনি তেওঁক গ্ৰহণ নকৰা নগৰবোৰতকৈ। পঁচিছ আৰু ছাব্বিছ নম্বৰ পদ পঢ়িম, শুনিবচোন। সেই সময়ত যীশুৱে মাত লগাই কলে, হে পিতৃ, স্বৰ্গ আৰু পৃথিৱীৰ প্ৰভু, তুমি জ্ঞানী আৰু বুদ্ধিমন্ত লোকৰ পৰা এইবোৰ কথা গুপুতে ৰাখি শিশুবিলাকৰ আগত প্ৰকাশ কৰিলা। এই নিমিত্তে তোমাক ধন্যবাদ দিওঁ। হয় পিতৃ, এইদৰে তোমাৰ দৃষ্টিত সন্তোষজনক হোৱাৰ নিমিত্তে তোমাক ধন্যবাদ দিওঁ। স্বৰ্গৰ ঈশ্বৰৰ কথাটোৱে আমাক আদিপুস্তক 14 অধ্যায়ৰ 19 পদলৈ লৈ যায়। তাত ঈশ্বৰক সেই বুলিয়েই মতা হৈছে, তেওঁ স্বৰ্গ আৰু পৃথিৱীৰ ঈশ্বৰ। বহুতো জ্ঞানী লোকে এই কথাটো নিশিকে, বহুতো কেঁচুৱাই শিকে। এজন বিখ্যাত লোকে কৈছিল, বিস্কুটৰ টেমাটো সদায় তলত ৰাখিব লাগে যাতে সৰু ল'ৰা ছোৱালীয়ে সহজে পাব পাৰে। আপুনি যদি সৰু ল'ৰা ছোৱালীক বুজিব পৰাকৈ কথা কয়, ডাঙৰে বুজি পাব বুলি নিশ্চিত হ'ব পাৰে। কিন্তু কেতিয়াবা ল'ৰা ছোৱালীবিলাকে বুজে, ডাঙৰেহে নুবুজে। 27 পদ, মোৰ পিতৃৰ দ্বাৰাই সকলোকে মোক সমৰ্পণ কৰা হৈছে, আৰু পিতৃৰ বাহিৰে কোনেও পুত্ৰক নাজানে। পুত্ৰৰ বাহিৰে আৰু পুত্ৰই যিকোনোৰ আগত তেওঁক প্ৰকাশ কৰিবলৈ ইচ্ছা কৰে, তেওঁৰ বাহিৰেও কোনেও পিতৃক নাজানে। এইটো আচলতে এনেদৰে কোৱাৰ নিচিনাই হৈছে, মোৰ যোগেদি নগলে কোনো মোৰ পিতৃৰ ওচৰলৈ নাযায়। এই পদকেইটাই আমাক এটা বিশেষ বিৰতি আৰু প্ৰভুৰ বাৰ্তাত এটা বিশেষ পৰিৱৰ্তন দেখুৱাইছে। এই ঠাইলৈকে প্ৰভুৱে কৈ আছিল, মন পালতোৱা, স্বৰ্গৰাজ্য ওচৰ হ'ল। তেওঁ নিজৰ চিন দেখুৱালে, কিন্তু মচীহ স্বৰূপে তেওঁক গ্ৰহণ কৰা নহল। ইয়াত উল্লেখ কৰা নগৰবোৰে তেওঁলৈ পিঠি দিলে, জিৰচালেমেও। প্ৰভুৱে এতিয়া ইছৰাইল জাতিলৈ পিঠি দিছে, তেওঁৰ স্বৰ্গৰাজ্যৰ কথা আৰু কোৱা নাই। তেওঁ ক্ৰুচৰ পিনে আগুৱাইছে আৰু এতিয়া আহ্বান জনাইছে তেওঁ ব্যক্তি বিশেষলৈ, তেওঁলৈ কাণ পাতক। 28-30 পদ, হে পৰিশ্ৰান্ত আৰু ভাৰাক্ৰান্ত লোকসকল, মোৰ ওচৰলৈ আহা, মই তোমালোকক জিৰণি দিম। মই নম্ৰ আৰু কোমল চিত্তৰ মানুহ, এই হেতুকে তোমালোকৰ ওপৰত মোৰ জুৱলি লোৱা আৰু মোৰ পৰা শিক্ষা লোৱা, তাতে তোমালোকে নিজৰ নিজৰ মনত জিৰণি পাবা, কিয়নো মোৰ জুৱলি সুসহ্য আৰু ভাৰো লঘু। এই ভাষা এই অধ্যায়ৰ আগৰ ভাষাতকৈ বেলেগ, প্ৰচণ্ড ধুমুহাৰ পাছত সুন্দৰ বতৰৰ নিচিনা, আন্ধাৰৰ পৰা পোহৰত প্ৰৱেশ কৰাৰ নিচিনা। এইটো যীশুৰ এটা নতুন বাৰ্তা। তেওঁ সামগ্ৰিক জাতিটোৰ পৰা এতিয়া ব্যক্তিলৈ ঘূৰিছে, ৰাজ্যৰ জাতীয় ঘোষণা নহয় কিন্তু পৰিত্ৰাণৰ জিৰণি লাভ কৰিবলৈ জনোৱা ব্যক্তিগত আমন্ত্ৰণ। মই তোমালোকক জিৰণি দিম, মানে আক্ষৰিক অৰ্থত মই তোমাক জিৰোৱাম। ভাৰাক্ৰান্ত মানে পাপৰ বোজাত কেঁকাই থকাৰ কথাটো কৈছে। প্ৰিয় শ্ৰোতা, আপুনি কঢ়িয়াবৰ বাবে পাপ আচলতে অতি গধুৰ। আপোনাৰ পাপৰ বোজা আপুনি নিজে কঢ়িয়াবলৈ গ'লে হাৰ্নিয়া বেমাৰহে হ'ব। সেই বোজা ৰখাৰ একমাত্ৰ ঠাই হৈছে খ্ৰীষ্টৰ ক্ৰুচ। তেওঁ আপোনাৰ হৈ সেই বোজা ল'লে, তেওঁ আপোনাক আহ্বান জনাইছে আপোনাৰ পাপৰ বোজা তেওঁৰ ওচৰলৈ আনিবলৈ। তেওঁ আপোনাক ক্ষমা কৰিব পাৰে কাৰণ তেওঁ ক্ৰুচৰ ওপৰত আপোনাৰ পাপৰ বোজা ল'লে। হে পৰিশ্ৰান্ত আৰু ভাৰাক্ৰান্ত লোকসকল, মোৰ ওচৰলৈ আহা, মই তোমালোকক জিৰণি দিম। এই কথাটোৱে যীশুখ্ৰীষ্টৰ জৰিয়তে পাপী লোকে পৰিত্ৰাণ পোৱা কথাটোকেই বুজায়। তোমাৰ ওপৰত মোৰ জুৱলি লোৱা, কিয়নো মোৰ জুৱলি সুসহ্য আৰু ভাৰো লঘু। এই কথাখিনিয়ে বুজায় খ্ৰীষ্টীয় বিশ্বাসকাৰীজনে ব্যৱহাৰিকভাৱে লাভ কৰা পবিত্ৰীকৰণৰ অভিজ্ঞতা। যীশুৱে আমাক এটা জিৰণি দিয়ে আৰু এই জিৰণি হৈছে মুক্তি লাভ কৰাৰ জিৰণি। আৰু এটা জিৰণি আছে, যি জিৰণি বিশ্বাসকাৰীজনে উপভোগ কৰে, আৰু এইটো আহে খ্ৰীষ্টৰ প্ৰতি উৎসৰ্গিত আৰু পৃথক জীৱন যাপন কৰাৰ যোগেদি। আনে আপোনাক চিনি পাওক বুলি আপুনি চিন্তা কৰিব নালাগে। আপুনি কোনো বিশেষ পদবী বিচাৰি জুপিয়াই ফুৰিবও নালাগে, যদিহে আপুনি খ্ৰীষ্টৰ প্ৰতি উৎসৰ্গিত। উচ্চাকাংক্ষা থকা মানুহবিলাকে সভাপতি হবলৈ বা ডাঙৰ বাব লবলৈ খোৱা কামোৰা কৰি থকা দেখি দেখি আমাৰ আমনি লাগি যায় আৰু বিভিন্ন কমিটিবোৰৰ বা অনুষ্ঠানবোৰৰ পৰা আঁতৰি থাকিবলৈকেই মন যায়। কিন্তু যদি আপুনি খ্ৰীষ্টৰ প্ৰতি উৎসৰ্গিত, আপুনি সেইবোৰৰ প্ৰতি মূৰ ঘুমোৱাৰ প্ৰয়োজন নাই। যেতিয়া আপুনি কান্ধত প্ৰভু যীশুখ্ৰীষ্টৰ জুৱলি লয়, তেতিয়া তেওঁ আপোনাক তেওঁ বিচৰা স্থানত ৰাখিবই, যি স্থান আপোনাৰ বাবে তেওঁ প্ৰস্তুত কৰি ৰাখিছে, যি স্থানত আপুনি প্ৰকৃত জিৰণি পায়। প্ৰিয় শ্ৰোতা, আপুনি বাৰু আপোনাৰ জীৱনত প্ৰভু যীশুৱে আগবঢ়োৱা সেই জিৰণি উপভোগ কৰি আছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
বাইক আছিল নদীতে, তেওঁ আছিল ঈশ্বৰে সতে, আৰু সেই বাইকই স্বয়ং ঈশ্বৰ, তেওঁ আহিল যীশু ৰূপেৰে মানুহ উধাৰিবলে। তেওঁ আছিল ঈশ্বৰে হতে, তেওঁ দ্বাৰা হ'ল সকলোৱে, যি যি হ'ল সেইবোৰ এটা নহ'ল, তেওঁৰ বিনে বাইক আছিল নদীতে, তেওঁ আছিল ঈশ্বৰে হতে, আৰু সেই বাইকই স্বয়ং ঈশ্বৰ, তেওঁ আহিল যীশু ৰূপেৰে মানুহ উধাৰিবলে। জীৱন গৰাকী তেওঁহে মানুহৰ পোহৰ।
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1। আমাৰ ইমেইল এড্ৰেছটো হৈছে smstb@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 03-61-260-4671। ফোন নম্বৰটো আকৌ এবাৰ কৈছো, 03-61-260-4671। আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
মানুহ উধাৰিবলে জীৱন গৰাকী তেওঁহে মানুহৰ পোহৰ, সেই জীৱনে সকলোকে পোহৰ দিবলৈ আহিছিলে, তেওঁ যীশুৰূপে বাইক আছিল নদীতে, তেওঁ আছিল ঈশ্বৰে হতে, আৰু সেই বাইক স্বয়ং ঈশ্বৰ, তেওঁ আহিল যীশু ৰূপেৰে মানুহ উধাৰিবলৈ।